এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত আজি বিয়লি 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ডক্টৰ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় আৰু হাস্পতাল চাৰিআলি টুপচিঙা ঘাট সংযোগী RCC দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰে। আজি মুকলি কৰা অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয়টোত 400জন কমাণ্ডো থাকিব পৰাৰ ব্যৱস্থা আছে। কমাণ্ডেণ্টৰ বাবে 3 মহলীয়া আধুনিক কাৰ্যালয় ভৱন, অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰু নিৰীক্ষণ টাৱাৰ, 254গৰাকী কমাণ্ডো থাকিব পৰা আধুনিক বেৰেক সংলগ্ন কৰা হৈছে। চৌহদটোত লগতে গেলেৰীসহ পেৰেড গ্ৰাউণ্ড, শ্বুটিং ৰেঞ্জ, কম্পিউটাৰ লেবসহ শ্ৰেণীকোঠা, চিকিৎসালয়, বিদ্যালয় আদি ব্যৱস্থাৰ উপৰিও ইনডোৰ ক্ৰীড়া প্ৰকল্প, ৰেচন কাপোৰ দোকান, ATM, নামঘৰ আদিও স্থাপন কৰা হৈছে। তেওঁ লগতে কাকোপথাৰত বহুমুখী ইনডোৰ ষ্টেডিয়াম উন্নয়ন, চপাকোৱাত বীৰ লাচিত ষ্টেডিয়ামৰ উন্নয়নকে ধৰি বহুকেইবাটাও ৰাজহুৱা সা সুবিধা উন্নীতকৰণ প্ৰকল্পৰ লগতে শক্তিখণ্ড আৰু পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ধেমাজি, চিচিবৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ 44,700 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰে। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰে আজি সমগ্ৰ অসমৰ প্ৰায় 40,000 পৰিয়াল তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক ভূমিপট্টা প্ৰদান কৰে। শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ 7,841খন ভূমিপট্টা বিতৰণ কৰা হয়। শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 650টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়। বজালী জিলাৰ পাঠশালা আৰু সৰুপেটাত আয়োজিত কাৰ্যসূচীত 1,029গৰাকী ব্যক্তিক মাটিৰ পট্টা প্ৰদান কৰা হয়। পাঠশালাত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লোকসকলক আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটোও মুকলি কৰে। এই উপলক্ষে আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা, ৰূপেশ গোৱালাকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰীসোণোৱালে এই অনুষ্ঠানৰ পৰাই ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদো উদ্বোধন কৰে। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য আৰু পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উপসঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আজি অৱসৰ গ্ৰহণ কৰে। 33 বছৰৰো অধিক কালৰ সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটী কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে তেওঁক বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে বৰঠাকুৰৰ সমাজ সচেতনতাৰ বিষয়ে উল্লেখ কৰে আৰু পৰৱৰ্তী সময়তো আকাশবাণীৰ উত্তৰোত্তৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁক আহ্বান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদকৰ্মীসকলেও আজি দুপৰীয়াৰ ভাগত বিদায়ী বাতৰি বিভাগৰ মুৰববীগৰাকীক আন্তৰিকভাৱে বিদায় সম্ভাষণ জনায়। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া দেশবন্ধু চৌধুৰী, গাণনিক প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী আৰু সহায়ক টাংগালিম চিমটেও অৱসৰ গ্ৰহণ কৰে। কেন্দ্ৰটোৰ সমূহ বিষয়া কৰ্মচাৰীয়েও তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। চিৰাং জিলাৰ ৰৌমাৰীৰ থাইজুগুৰিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় চিফুং সাংস্কৃতিক উৎসৱ অনুষ্ঠিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰিনাৰায়ণ খাকলাৰীয়ে এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। সাংস্কৃতিক উৎসৱৰ লগত সংগতি ৰাখি নাটক, বাদ্যযন্ত্ৰৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন খেলত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 2টা উইকেট হেৰুৱাই 47 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।